Ea Akakpani. বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, পশ্চিম এছিয়াৰ সংঘাতময় পৰিস্থিতিত ভালসংখ্যক দেশ জড়িত হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্বেগ উত্তেজনা দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ৰ সৈতে বাৰ্তালাপ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে বাংগালুৰুত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মাই ভাৰত এনএছচি চিন্তন শিবিৰৰ আয়োজন কৰিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 26গৰাকী যুৱ চিকিৎসকক বঁটা প্ৰদান কৰে। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পশ্চিম এছিয়াৰ সংঘাতময় পৰিস্থিতিত ভালেসংখ্যক দেশ জড়িত হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্বেগ উত্তেজনা দ্ৰুতগতিত বৃদ্ধি পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে যুটীয়াভাৱে ইৰাণৰ বিৰুদ্ধে বিমানেৰে আক্ৰমণ অব্যাহত ৰখাৰ বিপৰীতে ইৰাণে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ চলাই আছে। পশ্চিম এছিয়াৰ বিভিন্ন প্ৰান্তলৈ এই সংঘাত প্ৰসাৰিত হৈছে আৰু সন্ত্ৰাসবাদী গোট হিজবুল্লাহে ইৰাণৰ পৃষ্ঠপোষকতাত এই আক্ৰমণত জড়িত হৈছে। গোলকীয় সুৰক্ষা আৰু আঞ্চলিক সুস্থিৰতাৰ প্ৰতি ভাবুকি অহাৰ পৰিপ্ৰেক্ষিতত ভালেমান দেশে এই পৰিস্থিতিৰ অৱসান হোৱাটো বিচাৰিছে। শেহতীয়া তথ্য অনুসৰি আজাৰবাইজানে আজি নক্সিৱানত ড্ৰোনেৰে আক্ৰমণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে জানিবলৈ দিছে যে এখন ড্ৰোন নক্সিৱানৰ বিমানবন্দৰৰ সমীপত আৰু আন এখন ড্ৰোন বিদ্যালয় এখনৰ সমীপত ধবংস কৰা হৈছে। দুগৰাকী অসামৰিক লোকো এই আক্ৰমণত আহত হৈছে। কাটাৰৰ সূত্ৰই জনোৱা মতে দেশখনত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰা বুলি বিমান প্ৰতিৰক্ষা ব্যৱস্থাই ধৰা পেলাবলৈ সক্ষম হৈছে। ইৰাণে আক্ৰমণ কৰাৰ মাজতে কাটাৰৰ স্থানীয় কৰ্তৃপক্ষই দেশখনত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ সমীপত বসবাস কৰা আৱাসীসকলকো সুৰক্ষামূলক ব্যৱস্থা হিচাপে আন ঠাইলৈ স্থানান্তৰিত কৰিছে। ছৌদি আৰবৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ভালেমান ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিবলৈ সমৰ্থ হৈছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে দেশখনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে ইৰাণে নিক্ষেপ কৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰ ধৰা পেলাবলৈ সমৰ্থ হৈছে। আজিৰ দিনটোৰ আৰম্ভণিতে ইৰাণে ইজৰাইল আৰু আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ভালেমান আক্ৰমণ চলায় আৰু ভাৰত মহাসাগৰত পানীৰ তলেৰে যুদ্ধ জাহাজক আক্ৰমণ কৰা ক্ষেপণাস্ত্ৰৰ সহায়ত ইৰাণৰ এখন যুদ্ধ জাহাজক ধবংস কৰা আমেৰিকাই ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি ভাবুকি দিছে। ইৰাণে ভাবুকি দি কৈছে যে যদিহে ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ শাসক গোষ্ঠীক অপসাৰিত কৰিব বিচাৰে তেনেহলে ইজৰাইলৰ ডিমনা পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰিব। সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি এই যুদ্ধৰ ফলত ইৰাণৰ 1000ৰো অধিক লোক নিহত হোৱাৰ বিপৰীতে লেবাননত প্ৰায় 70গৰাকী লোক নিহত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে পশ্চিম এছিয়াত উদ্ভৱ হোৱা পৰিস্থিতি আৰু এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আলোচনা আৰু কূটনৈতিক সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশে নিকট সম্বন্ধ অব্যাহত ৰাখিব আৰু অঞ্চলটোলৈ শান্তি আৰু স্থিৰতা অচিৰেই ঘূৰাই অনাৰ বাবে প্ৰয়াস চলাব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাঘাছিৰ সৈতে আজি বাৰ্তালাপ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে অমানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছৈয়দ বদিৰ বিন হামাদ বিন খামুদ আল বুছেইডিৰ সৈতে পশ্চিম এছিয়াৰ বৰ্তমান অব্যাহত সংঘাতৰ সন্দৰ্ভত আলোচনা কৰে। যুৱ পৰিক্ৰমা বিভাগৰ অধীনত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে বাংগালুৰুত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মাই ভাৰত এন এছ এছ চিন্তন শিবিৰৰ আয়োজন কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া ৰাজ্যমন্ত্ৰী নিখিল খাটছেও এই চিন্তন শিবিৰত উপস্থিত থাকিব। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে মেৰা যুৱ ভাৰত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত দেশজুৰি যুৱ পৰিকাঠামো শক্তিশালী আৰু যুৱ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাই এই অনুষ্ঠানৰ মূল লক্ষ্য। চিন্তন শিবিৰৰ প্ৰথম দিনা সম্বাদ সে সমাধান শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে মাই ভাৰত পৰ্টেলৰ জৰিয়তে নীতি নিৰ্ধাৰণ আৰু ডিজিটেল যুৱ নিয়োজনৰ ব্যৱস্থা কৰা হৈছে। মাই ভাৰত পৰ্টেল হৈছে 2026 চনৰ বাবে যুৱ সবলীকৰণৰ বাবে আন্তঃ মন্ত্ৰালয় সমন্বিত এখন বাৰ্ষিক কাৰ্যসূচী। অনুষ্ঠানৰ দ্বিতীয় দিনা হবলগীয়া সমাধান সে সংকল্প কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে ৰাজ্যসমূহৰ মাজত সমন্বয় সাধন আৰু কাৰ্যসূচী শক্তিশালী কৰাৰ পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। এই অনুষ্ঠানতে ফিট ইণ্ডিয়া আৰু বিকশিত ভাৰত যুৱ নেতা আলোচনা 2027ৰ ৰূপৰেখা সন্দৰ্ভত আলোচনাও সামৰি লোৱা হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 26গৰাকী যুৱ চিকিৎসকক বঁটা প্ৰদান কৰে। বঁটা প্ৰদান সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভৱিষ্যৎ স্বাস্থ্যখণ্ড শক্তিশালী কৰি তোলাৰ বাবে যুৱ চিকিৎসকসকলক তেওঁলোকৰ কৰ্মজীৱনৰ আৰম্ভণিৰ সময়ছোৱাত স্বীকৃতি দিয়াটো অতি গুৰুত্বপূৰ্ণ। চিকিৎসা ক্ষেত্ৰখনৰ পৰিৱৰ্তিত প্ৰকৃতিৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে স্বাস্থ্যখণ্ডত প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ হৈছে। অৱশ্যে প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসা ক্ৰমাগতভাৱে বৃদ্ধি হলেও চিকিৎসকৰ ভূমিকা নুই কৰিব নোৱাৰি, কিয়নো ৰোগীৰ আৰোগ্যৰ ক্ষেত্ৰত চিকিৎসকৰ অভিজ্ঞতায়ো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি এছিয়ান গেমছ 2026ৰ বাবে দেশৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। জাপানৰ আই চি নগায়াত অহা 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত ডঃ মাণ্ডাভিয়াই জানিবলৈ দিয়ে যে চলিত বৰ্ষৰ এই প্ৰতিযোগিতাৰ প্ৰায় 40টা শাখাত 700ৰো অধিক ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলৰ কল্যাণ আৰু উন্নত প্ৰদৰ্শনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ বুলি দোহাৰে। খেলুৱৈসকলে কোনো ধৰণৰ বাধাৰ সন্মুখীন নোহোৱালৈকে তেওঁলোকৰ নিজ নিজ শাখাৰ খেলত উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে সম্ভৱপৰ সকলো ধৰণৰ সমৰ্থন, প্ৰশিক্ষণ আদি প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত সংশ্লিষ্ট সকলোৰে মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি তেওঁ গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আজি কয় যে যুৱ প্ৰজন্ম আৰু গতিশীল কৰ্মবাহিনীৰ জৰিয়তে ভাৰত ক্ৰমাৎ গোলকীয় দক্ষতাৰ ৰাজধানী হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ভাৰত ভ্ৰমণৰত ফিনলেণ্ডৰ নিয়োগ মন্ত্ৰী মেটিয়াছ মাৰ্টিনেনৰ সৈতে আজি নতুন দিল্লীত অনুষ্ঠিত বৈঠকত দুয়ো দেশৰ মাজত দক্ষতা উন্নয়ন, কাৰিকৰী শিক্ষা আৰু কৰ্মশক্তিক গতি প্ৰদানৰ উদ্দেশ্যে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা বিষয়ক আলোচনা অনুষ্ঠিত হয়। মন্ত্ৰী শ্ৰীচৌধাৰীয়ে কয় যে ভাৰতৰ জনশক্তি আৰু ফিনলেণ্ডৰ প্ৰযুক্তিগত তথা কাৰিকৰী উৎকৃষ্টতাই দক্ষতা খণ্ডত দুয়ো দেশৰ মাজত স্বাভাৱিক অংশীদাৰিত্বৰ সৃষ্টি কৰিব। ভাৰতে ন্যায়িক প্ৰক্ৰিয়া সুকলমে পৰিচালনা কৰাৰ বাবে ভূটানলৈ প্ৰযুক্তিগত আৰু ডিজিটেল সহযোগিতা আগবঢ়াব। মুখ্য ন্যায়াধীশ সূৰ্যকান্তে আজি ভূটানৰ ৰজা জিগমে খেছৰ ন্যামগাল ৱাংচুকক থিম্পুত সাক্ষাৎ কৰি এই কথা প্ৰকাশ কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ এটা সূত্ৰই কয় যে মুখ্য ন্যায়াধীশ সূৰ্যকান্তে ভূটানৰ ৰজাৰ সাক্ষাৎ কৰি ভাৰত আৰু ভূটানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰতো মত বিনিময় কৰে। তেওঁলোক দুয়োগৰাকীয়ে ক্ৰমবৰ্ধিত চাইবাৰ অপৰাধ ৰোধ কৰাৰ উদ্দেশ্যে যুটীয়া প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ বিষয়ক বাজেটৰ পৰৱৰ্তী সময়ৰ এখন ৱেবিনাৰ সম্বোধন কৰিব। কৃষি, পশুপালন আৰু দুগ্ধ উৎপাদন, মীন আৰু গ্ৰাম্য জীৱিকা এই 4টা মূল খণ্ডক সামৰি 8টা বিভিন্ন ৱেবিনাৰ সত্ৰ অনুষ্ঠিত হ'ব। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইংলেণ্ডে টছত জিকি ভাৰতক প্ৰথমে বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনাইছে। বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 2 অভাৰত 1টা উইকেট হেৰুৱাই 20 ৰাণ সংগ্ৰহ কৰিছে। আজিৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নিউজিলেণ্ডৰ সন্মুখীন হ'ব। পশ্চিম এছিয়াৰ সংঘাতময় পৰিস্থিতিত ভালেসংখ্যক দেশ জড়িত হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্বেগ উত্তেজনা দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ৰ সৈতে বাৰ্তালাপ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে বাংগালুৰুত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মাই ভাৰত এন এছ এছ চিন্তন শিবিৰৰ আয়োজন কৰিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 26গৰাকী যুৱ চিকিৎসকক বঁটা প্ৰদান কৰে। আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।